এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ প্ৰত্যাক্ৰমণৰ আশংকাত সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া। ন্যায়াধীশ আশুতোষ কুমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ৰাজ্যৰ 7খন বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কোকৰাঝাৰত ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ উদ্বোধন। ৰাজ্যত জাপানীজ এনকেফেলাইটিছত 24 জনৰ মৃত্যু, নলবাৰী, গোলাঘাট, দৰং জিলাত সৰ্বাধিক আক্ৰান্ত। আৰু তৃতীয় টেষ্টত যুঁজ দিও ভাৰতৰ পৰাজয়, এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীত ইংলেণ্ডৰ 2-1 অগ্ৰগতি। ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত যোৱা দেওবাৰে হোৱা আক্ৰমণৰ পাছত সংগঠনটোৰ প্ৰত্যাক্ৰমণৰ আশংকাত ৰাজ্যৰ সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অৱশ্যে সেনাবাহিনী, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। চৰকাৰৰ এই স্থিতিৰ বিপৰীতে সংগঠনটোৱে এটা বিবৃতিত সেনাবাহিনীৰ এই আক্ৰমণৰ ফলত 3 জন সদস্য নিহত আৰু 19 জন আহত হোৱা বুলি প্ৰকাশ কৰিছে। নাগা উগ্ৰপন্থী সংগঠন NSCNও বিবৃতিযোগে সেনাবাহিনীয়ে ম্যানমাৰত সংগঠনটোৰ শিবিৰক লক্ষ্য কৰি 2টা স্থানত একাধিক ড্ৰোন আক্ৰমণ কৰে বুলি প্ৰকাশ কৰে। এনে পৰিস্থিতিত সংগঠনটোৱে প্ৰতিশোধকল্পে কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিব পাৰে বুলি চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ইয়াৰ পূৰ্বে শ্ৰীকুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনায়। কলেজিয়ামৰ অনুমোদনৰ ভিত্তিত কালি আইন আৰু ন্যায় মন্ত্ৰালয়ে আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত কৰা ৰাজ্যৰ 7খন শিক্ষানুষ্ঠানত কালি উপাচাৰ্য নিযুক্তি দিয়া হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়াক, শিৱসাগৰ বিশ্ববিদ্যালয়ত অধ্যাপক মহাদেৱ পাটগিৰিক, নগাঁও বিশ্ববিদ্যালয়ত অধ্যাপক হিতেশ ডেকাক, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত অধ্যাপক মুকুল বৰাক, বঙাইগাঁও বিশ্ববিদ্যালয়ত অধ্যাপক তাৰিণী চন্দ্ৰ ডেকাক, শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত অধ্যাপক নিৰঞ্জন ৰয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ত অধ্যাপক গণেশ চন্দ্ৰ ৱাৰীক উপাচাৰ্য পদত নিযুক্তি দিয়া হৈছে। এই নিযুক্তিৰ পাছতে কেইখন বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়াসহ অন্যান্য বিদ্যায়তনিক কাম কাজ আৰম্ভ কৰিব পৰা যাব। উল্লেখযোগ্য যে 2023 চনত অসম চৰকাৰে 7খন নতুন বিশ্ববিদ্যালয় আইন গৃহীত কৰিছিল যদিও শিৱসাগৰ বিশ্ববিদ্যালয়ত এগৰাকী ভাৰপ্ৰাপ্ত উপাচাৰ্যক দায়িত্ব দিয়াৰ বাহিৰে আন বিশ্ববিদ্যালয় কেইখনত উপাচাৰ্য নিযুক্তি নিদিয়াত বিদ্যায়তনিক কাম কাজ আৰম্ভ কৰিব পৰা হোৱা নাছিল। উচ্চতম ন্যায়ালয়ে সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱা বক্তব্য নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছে। অৱশ্যে এই ক্ষেত্ৰত নাগৰিকৰ বাক স্বাধীনতা যাতে খৰ্ব নহয় সেয়া নিশ্চিত কৰিবলৈও ন্যায়ালয়ে নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি নাগৰত্না আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ঘৃণাসূচক বক্তব্য দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি সাধাৰণ নাগৰিকে বাক স্বাধীনতাৰ মূল্য বুজি পোৱা উচিত বুলিও ন্যায়াধীশ দুজনে মন্তব্য কৰে। ৰাজ্যত ক্ৰীড়াৰ পৰিৱেশ উন্নত কৰাৰ বাবে আজি বিয়লি 4:30 বজাত তৃতীয়টো উচ্চ মানসম্পন্ন ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰা হ'ব। কোকৰাঝাৰত ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। তদুপৰি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় ৰিফাইনেৰী লিমিটেড আদিৰ সহযোগত স্থাপন কৰা এই কেন্দ্ৰটোত উন্নত ক্ৰীড়া প্ৰযুক্তি, তৃণমূল পৰ্যায়ৰ এথলেটৰ বিভিন্ন সা সুবিধা, তেওঁলোকৰ যোগ্যতা নিৰূপণৰ ব্যৱস্থাও থাকিব। 65 কোটি 70 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ক্ৰীড়া প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু ক্ৰীড়া তথা যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰলোচা উপস্থিত থাকিব। ইপিনে কোকৰাঝাৰ জিলাৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত আজি বড়োলেণ্ড CEM কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাজলগাঁও দল কচুগাঁও দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু লোক চিকিৎসাধীন হৈ আছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাতো কমেও 250 জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। নলবাৰীত 19, গোলাঘাট আৰু দৰঙত 18 জনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। ৰোগৰ ফলত কমেও 24 জন লোকৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। দেশৰ ভিতৰতে অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক বুলিও সংশ্লিষ্ট বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি যোৱা 7 বছৰত অৰ্থাৎ 2018-2024 চনলৈ ৰাজ্যখনত 3340 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত 529 জনৰ মৃত্যু হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপ অধীক্ষক উজ্জ্বল কুমাৰ শৰ্মাই প্ৰকাশ কৰা মতে হাস্পতালখনত কালি পৰ্যন্ত 67 লোকৰ দেহত এই ৰোগৰ অৱস্থিতি ধৰা পৰে। ধেমাজি জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। চিলাপথাৰত এই ৰোগত আক্ৰান্ত হৈ এটি 5 বছৰীয়া শিশুৰ মৃত্যু হয়। জিলাখনত এই পৰ্যন্ত 3 ৰোগীয়ে এই ৰোগত প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত 19 লোক আক্ৰান্ত হৈছে। ইয়াৰে 7 শৰীৰত এই ৰোগৰ উপস্থিতি নিশ্চিত হৈছে। আক্ৰান্তসকলক ধেমাজি অসামৰিক চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু গুৰুতৰভাৱে আক্ৰান্ত ৰোগীসকলক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। জিলাখনত এই ৰোগৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত এয়া ধেমাজিৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
বিগত বছৰসমূহৰ দৰে এই বছৰো ধেমাজি জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ দেখা গৈছে। বৰ্তমানলৈকে জিলাখনত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত 19 আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে আৰু ইয়াৰে 3 ৰোগী ইতিমধ্যে মৃত্যু হৈছে। জিলাখনৰ চিলাপথাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক দেখা গৈছে। ইতিমধ্যে ধেমাজি জিলাৰ ডিমৌ ডেম গাঁৱৰ এটি 5 শিশু, চিলাপথাৰ আৰ চি মাজৰবাৰী অঞ্চলৰ এটি 2 কণমানি আৰু চিলাপথাৰ পাণবাৰী মুক্তিয়াৰ অঞ্চলৰ এগৰাকী 15 কিশোৰী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। ধেমাজি জিলা স্বাস্থ্য বিভাগে জনোৱা অনুসৰি জিলাখনত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত 19 আক্ৰান্ত হৈছে আৰু ইয়াৰে 7 ৰোগীৰ শৰীৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ উপস্থিতি চিনাক্ত হৈছে। ইফালে জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ব্যাপক হাৰত বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে আক্ৰান্ত অঞ্চলসমূহত ব্যাপক হাৰত ফগিং কৰিছে, আঁঠুৱা ঔষধীকৰণ কৰিছে আৰু ব্যাপক সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলাইছে। স্বাস্থ্য বিভাগে জনোৱা অনুসৰি জিলাখনত 10 ফগিং মেচিনৰ জৰিয়তে ঠায়ে ঠায়ে ফগিং চলোৱাৰ লগতে বৰ্তমানলৈকে 40,000 অধিক আঁঠুৱা ITBN পদ্ধতিৰে ঔষধীকৰণ কৰিছে। তদুপৰি বৰ্তমানলৈকে 600 অধিক সজাগতা সভা অনুষ্ঠিত কৰিছে।
গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা 19 বৃদ্ধি পাইছে। শোণিতপুৰ জিলাতো এই ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগত আক্ৰান্ত হৈ জিলাখনত এটি শিশুসহ 2 লোকৰ মৃত্যু হৈছে। IIT গুৱাহাটী আৰু শ্ৰীকিষাণ সাৰদা মহাবিদ্যালয়ৰ উদ্যোগত হাইলাকান্দিত কালি এটা সৌৰ প্ৰকল্প আৰু ঔষধি গছৰ খেতিৰ আঁচনি মুকলি কৰা হয়। মহাবিদ্যালয়খনত স্থাপন কৰা 50 কিলোৱাট ক্ষমতাসম্পন্ন সৌৰ প্ৰকল্প জিলাখনৰ অতিৰিক্ত আয়ুক্ত দীপামালা গোৱালা, IIT গুৱাহাটীৰ অধ্যাপক সিদ্ধাৰ্থ সিং আৰু HDFC বেংকৰ মুৰববী অসীম দাসে উদ্বোধন কৰে। বেংকটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। প্ৰকল্পৰ লগতে ঔষধি গছৰ খেতিও কৰাৰ বাবে আঁচনি লোৱা হৈছে। এই সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত আয়ুক্তগৰাকীয়ে এইদৰে কয়।
বেসিক্যালি এটা আমাদের SS কলেজ অ্যান্ড HDFC ব্যাংক আর IIT গুয়াহাটির ইনিশিয়েটিভে একটা পাইলট প্রজেক্ট স্টার্ট করা হয়েছে, যেখানে সোলার প্ল্যান্টস অ্যান্ড মেডিসিনাল প্ল্যান্টস ল্যান্ড ইউজ প্যাটার্নটা কেমনে আমি ভালো করতে পারি, যেহেতু ফার্মার্সরা আগামী দিনে যদি দেখেন ডাইভার্সিফাই ইট অ্যান্ড হ্যাভ দেখেন জেনারেট ইনকাম ফ্রম ডুয়েল সোর্সেস, এনার্জিটা আমরা অন্য দিকেও ব্যবহার করতে পারি সোলার এনার্জি, অ্যান্ড যে প্ল্যান্টসগুলো রয়েছে 2 লোকাল প্ল্যান্টস হুইচ ইজ ইজিলি অ্যাভেলেবল, আর 2 এক্সপেরিমেন্ট করেছেন ওনারা অশ্বগন্ধা অ্যান্ড রোজেলা। If it is successful, the value addition is there. Jodi eta successful hoy ar jodi ei pilot project ta success hoy, then we can go full scale with FPCs jara ei project e ba ei technique e subidha paben ebong income generate korte parben ebong labh korben।
IIT গুৱাহাটী আৰু HDFC বেংকে জিলাখনত 15 অনুৰূপ আঁচনি মুকলি কৰিব বুলি অধ্যাপক সিদ্ধাৰ্থ সিঙে প্ৰকাশ কৰে।
एनर्जी और खाद्य ये दोनों की ही जो समस्या है वो बढ़ रही है। अगर हम एनर्जी के लिए फोटोवोल्टेक सेल लगाते हैं लैंड पे तो गांव का जो इलाका है वहां पे खाद्य की समस्या हो सकती है या खेती से हम जो पैदावार कर सकते हैं वो उतना नहीं हो पाएगा। तो हम ये जो ट्रायल है इसमें एक ही जगह पे दोनों चीज करने की कोशिश कर रहे हैं। फोटोवोल्टेक सेल भी लगाया गया है और उसके नीचे और उसके आसपास का जो इलाका है वहां पे खेती करने की कोशिश की गई है। यहां पे हम मेडिसिनल प्लांट की खेती कर रहे हैं फोटोवोल्टेक के साथ। ये एक फोटोवोल्टेक है जहाँ पे 50 kW एनर्जी प्रोडक्शन होगा और उसके साथ साथ 4 तरह के खेती हम लोग यहाँ पे कोशिश कर रहे हैं। एक है अश्वगंधा, तुलसी, रोजेला और कैमोमिल। ये चारों जो हर्ब्स है ये यहाँ पे 2 हर्ब्स जो है रोजेला और तुलसी यहाँ पे होता है, लेकिन बाकी जो 2 हर्ब्स है वहाँ पे इतना नहीं होता है, पर इनका जो डिमांड है सिर्फ इंडिया में नहीं ग्लोबली बहुत ज्यादा है।
ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কালি নতুন দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰি ৰাজ্যখনৰ বান খহনীয়া সমস্যা সন্দৰ্ভত আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত চলি থকা বান খহনীয়া প্ৰতিৰোধী প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰোৱাৰ লগতে এই প্ৰকল্পসমূহৰ পৰৱৰ্তী পৰ্যায় সন্দৰ্ভতো শ্ৰীপাটিলৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই বৈঠকে ৰাজ্যখনৰ বান খহনীয়া সমস্যা সমাধানৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মন্ত্ৰী শ্ৰীহাজৰিকাই আশা প্ৰকাশ কৰে। কাজিরঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি অঞ্চলত বিচৰণ কৰা পক্ষীৰ জৰীপ সম্পন্ন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ডঃ সোণালী ঘোষে এই কথা প্ৰকাশ কৰি এই জৰীপত মুঠ 43টা প্ৰজাতিৰ পক্ষীৰ বিচৰণ নিশ্চিত কৰে। ইয়াৰ ভিতৰত এটা অতি বিপন্ন আৰু দুটা বিপন্নপ্ৰায় প্ৰজাতিৰ পক্ষীৰ উপস্থিতি ধৰা পৰিছে বুলি তেওঁ প্ৰকাশ কৰে। সঞ্চালকগৰাকীয়ে কয় যে প্ৰথমবাৰৰ বাবে কাজিৰঙাত হোৱা এই জৰীপৰ ফলাফল অতি সন্তোষজনক। বিপন্ন প্ৰজাতিৰ পক্ষীবিধ বেংগল ফ্লৰিকান বুলিও সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। আকৰ্ষণীয় পৰ্যায়ত উপনীত হোৱা লৰ্ডছ ক্ৰিকেট টেষ্টত ভাৰত 22 ৰাণত পৰাস্ত হৈছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ তৃতীয় টেষ্টখনৰ এই জয়ৰ সুবাদত ইংলেণ্ডে শৃংখলাত 2-1 অগ্ৰগতি লাভ কৰিছে। 193 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ভাৰত সহজেই জয়ী হ'ব বুলি প্ৰথম অৱস্থাত বহুতেই ধাৰণা কৰিছিল যদিও ঘৰুৱা দলটোৱে চমকপ্ৰদ বলিঙেৰে 170 ৰাণতে ভাৰতক সীমাবদ্ধ কৰি ৰাখিবলৈ সমৰ্থ হয়। 61 ৰাণ কৰি অপৰাজিত হৈ থকা ৰবীন্দ্ৰ জাদেজাই অকলশৰে যুঁজ দিলেও যোগ্য সংগীৰ অভাৱত দলক জয়ৰ সোৱাদ দিয়াত ব্যৰ্থ হয়। দ্বিতীয় ইনিংছত অপেনাৰ কে এল ৰাহুলে 39 ৰাণ কৰাৰ বাদে ভাৰতৰ আন কোনো খেলুৱৈয়ে ইংলেণ্ডৰ বলাৰৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে। ইংলেণ্ডৰ বেন ষ্টোকছ আৰু জোফ্ৰা আৰ্চাৰে 3টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দুয়োটা দলে প্ৰথম ইনিংছত 387 ৰাণকৈ সংগ্ৰহ কৰিছিল। বেন ষ্টোকছক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। 5খনীয়া শৃংখলাৰ পৰৱৰ্তী খেলখন অহা 23 জুলাইত মানচেষ্টাৰত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
হিন্দু দেৱতা সন্দৰ্ভত সামাজিক মাধ্যম এক্সত কৰা পোষ্টৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগৰত্ন আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে নাগৰিকসকলে বাক তথা মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ মূল্য বুজিব লাগিব আৰু সামাজিক মাধ্যমত মত প্ৰকাশৰ ক্ষেত্ৰত থকা নিৰ্দেশাৱলীৰ প্ৰতি সংবেদনশীল হ'ব লাগিব। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। স্বাভাৱিকতে এইবেলি বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱাৰ বাবে নামনি আৰু মধ্য অসমৰ পথাৰত চিৰাল ফাট দিছে। এই ক্ষেত্ৰত জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ দিশটো আঙুলিয়াই অসমীয়া প্ৰতিদিন আৰু দ্য চেণ্টিনেল কাকতে বাতৰি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে অৰুণাচলত ব্ৰহ্মপুত্ৰত 11,000 মেগাৱাট শক্তিসম্পন্ন চিয়াং বহুমুখী প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতি চলাইছে বুলি দৈনিক জনভূমি কাকতে বাতৰি প্ৰকাশ কৰিছে। এই একেখন কাকততে চীনৰ য়াংছেৰ নদীৰ বিনষ্ট হোৱা পৰিৱেশতন্ত্ৰ উদ্ধাৰৰ বাবে দেশখনে 300টা নদীবান্ধ ভাঙি পেলোৱা তাৎপৰ্যপূৰ্ণ বাতৰি এটা প্ৰকাশ কৰিছে। দ্বিতীয়জন ভাৰতীয় নভোচৰ আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা প্ৰথমজন ভাৰতীয়ৰ কৃতিত্ব অৰ্জন কৰি শুভাংশু শুক্লাই সফল মহাকাশ অভিযান সামৰি আজি পৃথিৱীলৈ উভতি আহিব। অন্যান্য কাকতৰ লগতে আমাৰ অসম কাকতেও এই বাতৰি প্ৰকাশ কৰিছে। যান্ত্ৰিক জীৱনৰ মাজত প্ৰকৃতিৰ সান্নিধ্য লাভ কৰাৰ বাবে ছিকিমৰ পাকয়ং জিলাৰ ইয়াকটেনক ভাৰতৰ প্ৰথমখন ডিজিটেল যাযাবৰ গাঁও হিচাপে ঘোষণা কৰা হৈছে। দৈনিক অসম কাকতে আলোকচিত্ৰসহ এই বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ম্যানমাৰ সীমান্তত অৱস্থিত আলফা স্বাধীনৰ শিবিৰত পৰহি পুৱতি নিশাৰ পৰা সংঘটিত আক্ৰমণৰ অহা 7 দিনৰ ভিতৰতে প্ৰমাণ দিব বুলি সংগঠনটোৰ মুৰববী পৰেশ বৰুৱাই কৰা মন্তব্যৰে বাতৰি প্ৰকাশ কৰিছে। খিলঞ্জীয়াক সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰৰে একাংশ চৰকাৰী ভূমি বেদখল কৰিছে বুলি মুখ্যমন্ত্ৰীৰ ভাষ্যৰে অসমীয়া খবৰ কাকতে বাতৰি প্ৰকাশ কৰিছে। আত্মহত্যাৰ চেষ্টাৰে অট্টালিকাৰ পৰা জাপ মৰা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত ত্ৰিদীপ কুমাৰ কোঁৱৰৰ চিকিৎসাধীন অৱস্থাতে কালি মৃত্যু হয়। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ প্ৰত্যাক্ৰমণৰ আশংকাত সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া। ন্যায়াধীশ আশুতোষ কুমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। ৰাজ্যৰ 7খন বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কোকৰাঝাৰত আজি ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ উদ্বোধন। ৰাজ্যত জাপানীজ এনকেফেলাইটিছত 24 জনৰ মৃত্যু। নলবাৰী, গোলাঘাট, দৰং জিলাত সৰ্বাধিক আক্ৰান্ত। আৰু তৃতীয় টেষ্টত যুঁজ দিও ভাৰতৰ পৰাজয়। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীত ইংলেণ্ডৰ 2-1 অগ্ৰগতি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।